আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সঞ্চয় সৰবৰাহৰ বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। অসম মাধ্যমিক শিক্ষা পৰিষদে 2024 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। পৰিষদে প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অৱশ্যে মূল পৰীক্ষাৰ পূৰ্বে পৰিষদে অহা 2 আৰু 3 ফেব্ৰুৱাৰীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে পৰিষদে ইতিমধ্যে ঘোষণা কৰা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমবাৰৰ বাবে OMR sheet ব্যৱহাৰ কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলক বস্তুধৰ্মী প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে OMR sheet প্ৰদান কৰা হ'ব। ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়কেইটাৰ ক্ষেত্ৰত মুঠ 50% বস্তুধৰ্মী প্ৰশ্ন থাকিব। একোটা প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব আৰু এগৰাকী পৰীক্ষাৰ্থীক 1 OMR sheet প্ৰদান কৰা হ'ব। বাকী 50% প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে শিক্ষাৰ্থীসকলক 16 পৃষ্ঠাৰ উত্তৰ বহী প্ৰদান কৰা হ'ব। ইফালে 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে আজিৰে পৰা অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 31 অক্টোবৰলৈকে অনলাইন প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া চলি থাকিব। তিনিদিনীয়া ভ্ৰমণসূচীৰে ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত উপস্থিত হোৱা ইউনেস্কৰ পৰ্যবেক্ষক লিম চিন চিয়াঙে আজি পুৱা মৈদামস্থলীৰ ঐতিহাসিক সমলসমূহ পৰিদৰ্শন কৰে। তেওঁ স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। আজি নিশাটো ডিব্ৰুগড়ত কটাই তেওঁ ছিংগাপুৰ অভিমুখে যাত্ৰা কৰিব। শনিবাৰে চৰাইদেউ মৈদামত উপস্থিত হোৱা চিয়াঙে মৈদামস্থলীৰ প্ৰত্নতত্ব সঞ্চালকালয় আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত থকা মৈদামস্থলীৰ সকলো দিশ সামৰি পৰ্যবেক্ষণ কৰে। কালি সন্ধিয়া তেওঁ চলাপথাৰ শ্যামগাঁৱত আয়োজিত এটা কাৰ্যসূচীতো অংশ লয়। গাঁওখনৰ ৰাইজে বিশেষজ্ঞগৰাকীক আদৰণি জনাই বিহু নাচ, গীত মাত আদি পৰিৱেশন কৰাৰ লগতে জনগোষ্ঠীয় আহাৰেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে বিশেষজ্ঞগৰাকীৰ এই মৈদাম সম্পৰ্কীয় প্ৰতিবেদনৰ ভিত্তিতেই চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাটো নিৰ্ভৰ কৰিব। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছিকিম কেন্দ্ৰৰ উদ্যোগত যোৱা 20 ছেপ্টেম্বৰৰ পৰা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত অনুষ্ঠিত 20 দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পীসকলে প্ৰশিক্ষণ প্ৰদান কৰা এই কৰ্মশালাত উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সত্ৰীয়া কৃষ্টিৰ সমল সম্পৰ্কত প্ৰশিক্ষণ গ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়ানাত ৰাম বিজয় সত্ৰীয়া নৃত্য, বৰগীত, মুখাশিল্প, সচিত্ৰ ভাগৱতৰ আৰ্হিত চিত্ৰকলা, ৰূপসজ্জা আদি সন্দৰ্ভত কৰ্মশালাত প্ৰশিক্ষণ দিয়া হয়। আজি সন্ধিয়া সত্ৰৰ নৱনিৰ্মিত সাংস্কৃতিক ভৱনত প্ৰশিক্ষাৰ্থীসকলে ৰাম বিজয় নাট পৰিৱেশন কৰিব। ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালে আজি গোলাঘাট জিলাত 5খন নতুন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মুঠ 42 কোটি টকা ব্যয় সাপেক্ষ এই আঁচনিকেইখনে 1090 হেক্টৰ কৃষিভূমি জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে সহস্ৰাধিক কৃষক উপকৃত হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে গোলাঘাট পৌৰসভাৰ উদ্যোগত আৰু স্বচ্ছ ভাৰত অভিযানৰ সহযোগিতাত আয়োজিত অনুষ্ঠানত চাফাই কৰ্মীসকলৰ মাজত পোছাক বিতৰণ কৰাৰ লগতে PM স্বনিধিৰ অধীনত হিতাধিকাৰীসকলক ঋণৰ অনুমোদন পত্ৰ প্ৰদান কৰে। তেওঁ লগতে গোলাঘাট আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন পৰ্যালোচনা বৈঠকত জলসিঞ্চন বিভাগ আৰু গোলাঘাট পৌৰসভাৰ বিভিন্ন নগৰ উন্নয়নমূলক পদক্ষেপৰ অগ্ৰগতি আৰু জিলাখনত জলসিঞ্চন আঁচনিসমূহ ৰূপায়ণৰ বিষয়ে বুজ লয়। এই বৈঠকত নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয় আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী কোষৰ বিষয়েও আলোচনা কৰা হয়। এই কাৰ্যসূচীকেইটাত বিত্তমন্ত্ৰী অজন্ত নেওগ, সাংসদ কামাখ্যা প্ৰসাদ চাচা, বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত আছিল। ধেমাজি জিলা কৃষি বিভাগে জিলাখনৰ কৃষি ক্ষেত্ৰ উন্নয়নৰ বাবে বিভিন্ন কৃষি উপযোগী যন্ত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱাই জিলাখনৰ কৃষকসকলক বছৰত 3টাকৈ খেতি কৰাৰ পৰামৰ্শ দিয়ে। ইফালে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ কৃষকসকলৰ মাজত 2023-24 বৰ্ষৰ বাবে ৰবি শস্যৰ বীজ আৰু কৃষি কাৰ্যৰ সৈতে জড়িত সা সঁজুলি বিতৰণৰ এটা কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিধায়ক ভুৱন দমৰ লগতে জিলাখনৰ কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। আমাৰ